এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, অহা 21 মে'ৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, প্ৰবীণ সাংবাদিক লেখক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পাঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। অহা 21 মে'ৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ষোড়শ বিধানসভালৈ নিৰ্বাচিত 126 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47 গৰাকী হৈছে নতুন বিধায়ক। নতুন জনপ্ৰতিনিধিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। অসমৰ নদীৰ গতিপথ অধ্যয়ন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত প্ৰতিবছৰে ৰাজ্যখনত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেডাৰলেণ্ডছ ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দ্বাৰা ভাৰতৰ জল ব্যৱস্থাপনা অধিক শক্তিশালী কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ ফলত অসমো বহুলভাৱে লাভৱান হ'ব। কৃষিৰ ক্ষেত্ৰত পানীৰ উচিত ব্যৱহাৰ, বান নিয়ন্ত্ৰণ, আগতীয়া সতৰ্কতা বাণী প্ৰদান আৰু আভ্যন্তৰীণ জলপথ উন্নয়নৰ ক্ষেত্ৰত এই সহযোগিতাই নতুন দিশ উন্মোচন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নেডাৰলেণ্ডছে জলসম্পদ ব্যৱস্থাপনা, বান নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত বিশ্বত নিদৰ্শনৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰযুক্তিৰ সুবিধা আৰু অভিজ্ঞতা অসমৰ দৰে বানপ্ৰৱণ আৰু নদীমাতৃক ৰাজ্যৰ বাবে উপযোগী বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডছ ভ্ৰমণৰ সময়ত কৌশলগত জল সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰবীণ সাংবাদিক সম্পাদক লেখক হাইদৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন শৰাই, চেলেং চাদৰ, ফুলৰ থোপা আৰু মানপত্ৰৰ লগতে নগদ 25,000 টকা আগবঢ়োৱা হৈছে। বঁটা গ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে নগদ ধনখিনি গুৱাহাটী প্ৰেছ ক্লাবক অৰ্পণ কৰে। শ্ৰীহুছেইনে অসমৰ সংবাদ জগতলৈ পৰাগ কুমাৰ দাসৰ অনবদ্য অৱদানৰ কথা সোঁৱৰে।
যে পৰাগ দাসৰ দৰে 2-3 জন মান হৈ যদি অসমত জীয়াই থাকিলহেঁতেন সংকটকালত অসমত, তেতিয়াহ'লে অসমৰ চেহেৰাটো বেলেগ হ'লহেঁতেন। এই ক্ষমতাত যিসকল বলিয়া সেইসকল মানুহে বুজি পায় যে ইয়াৰ ক্ষমতাৰ কি যাদুকৰী শক্তি আছে। পৰাগ দাসৰো গোটেই কথাটো আছিলে পৰাগ দাসৰ প্ৰতিভাৰ যি ধৰণে প্ৰস্ফুটিত হ'বলৈ আৰম্ভ কৰিছে আৰু পৰাগ দাসে যিটো মেচিউৰিটি লাভ কৰিছে, পৰাগ দাসৰ এই সামাজিক বৃহত্তন্ত্ৰৰ প্ৰতি আমাৰ আতংকিত হৈছে যে পৰাগ দাসৰ শক্তি যদি এটা গণতান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয় তেতিয়াহ'লে তাৰ সুফল সৰ্বসাধাৰণে ভোগ কৰিব আৰু চৰকাৰ পন্থীৰ আপোনাৰ বাধাগ্ৰস্ত হ'ব, ৰজাঘৰ বাধাগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ হত্যাৰ তেনেকুৱা শক্তি ব্যতীত থাকিব পাৰে যিসকল সদা হৈ লোকে মোৰ প্ৰতি ইয়াত আজি মৰম দেখুৱালে তেখেতসকলে।
অনুষ্ঠানত বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, লেখক লক্ষ্মীনাথ তামুলী, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটো গুৱাহাটী প্ৰেছ ক্লাবত সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হয়। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটোসহ বিশদ বিৱৰণ 31 মে'ৰ ভিতৰত গুৱাহাটী প্ৰেছ ক্লাবলৈ প্ৰেৰণ কৰিবলৈ সাংবাদিক সংগঠন তথা পৰিয়ালৰ লোকসকলক আহ্বান জনায়। উল্লেখযোগ্য যে আপোচবিহীন সাংবাদিক মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱসত আজি ৰাজ্যজুৰি তেওঁক স্মৰণ কৰা হয়। প্ৰতিবছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱাৰ ভাগত গুৱাহাটীৰ ৰাজগড়ত থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ চাউলধোৱাত থেকেৰাগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত মানৱাধিকাৰ সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ দিৱস তথা পৰাগ স্মৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বৰ্তমান সময়ত সাংবাদিকৰ মানৱাধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সন্দৰ্ভত আলোচনা কৰা হয়। এই অনুষ্ঠানতে স্থানীয় সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। ধেমাজি জিলাৰ মাছখোৱাত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানত সত্যনিষ্ঠ সাংবাদিকতাৰ সংকট শীৰ্ষক আলোচনা চক্ৰত মানৱাধিকাৰ কৰ্মী গণেশ গোস্বামী, সাংবাদিক ৰয়েল পেগু, পৰিৱেশ কৰ্মী তুখেশ্বৰ মিৰি আগৰৱালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। কিয়নকৰি 1 জুলাইৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত 3টা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলবৎ হ'ব। অৱশ্যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তৃতীয় ভাষাটোৰ বাবে কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয়। ইয়াৰ পূৰ্বে CBSEয়ে ষষ্ঠ শ্ৰেণীৰ পৰা 3টা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাই 5টাকৈ বঁটা লাভ কৰিছে। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি জনগোষ্ঠীটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। এই উদ্দেশ্যৰে ধেমাজি মহাবিদ্যালয়ত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক কুমাৰ নেওগ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত জনগোষ্ঠীটোৰ 650গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK, MMK আৰু TAMMKৰ ধেমাজি জিলাৰ কোলাজান আঞ্চলিক সমিতিয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা জনায়। কোলাজান মহাবিদ্যালয়ত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ 50গৰাকীৰো অধিক মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধ কৰা, বেমাৰ ধৰা পেলোৱা, নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰা আৰু ব্যক্তিগত তথা সামূহিক স্বাস্থ্য ব্যৱস্থা উৎসাহিত কৰা। কাজিৰঙা পৰ্যটনৰ বাটকটীয়া তথা ৱাইল্ড গ্ৰাছ পৰ্যটন নিৱাসৰ স্বত্বাধিকাৰী অচিন্ত কুমাৰ বৰুৱা ওৰফে মঞ্জু বৰুৱাৰ আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। কাজিৰঙাৰ পৰ্যটনৰ বিকাশৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বৰুৱাই বিশেষ অৰিহণা আগবঢ়াইছিল। 2007 চনৰ পৰা প্ৰতিবছৰে 30 এপ্ৰিলত তেওঁ মাউথসকলক একত্ৰিত কৰি সন্মান প্ৰদান কৰি আহিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 222 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভেংকটেশ আয়াৰে সৰ্বাধিক 73 ৰাণ কৰে। প্ৰত্যুত্তৰত আমাৰ বাতৰি যুগুতৰ পৰলৈ পাঞ্জাব কিংছে 3টা উইকেট হেৰুৱাই 6 অভাৰত 49 ৰাণ কৰি খেলি আছে। বাতৰি শেষ হোৱাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। বানৰ পূৰ্বাভাস আৰু ইয়াৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। প্ৰবীণ সাংবাদিক লেখক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।